চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। যদিহে আজি প্ৰথমবাৰৰ বাবে শুনিছে, শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। যদিহে আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহ'লে আজিয়ে লিখিবচোন। আৰু যদিহে আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে, তেনেহ'লে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আগলৈকো চিঠি লিখি থাকিবলৈ অনুৰোধ কৰিছোঁ। আমাৰ ঠিকনা ভক্তিবচন, TWR ইণ্ডিয়া, ডাক পাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন TWR ইণ্ডিয়া, ডাক পাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদিহে শুনি আছে, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদিপুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছো আৰু আমি ইতিমধ্যে বহুদূৰ আগবাঢ়ি আহিলো। আমি এই আদিপুস্তকৰ 41 নম্বৰ অধ্যায়ৰ 45 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি 41 নম্বৰ অধ্যায়ৰ 46 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আশা কৰোঁ আপুনি আপোনাৰ বাইবেলখন মেলি লৈছে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে ক্ষুদ্ৰ মানৱক যে ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আচৰিত হওঁ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। জাগতিক প্ৰয়োজনসমূহৰ লগতে তেওঁলোকৰ আধ্যাত্মিক দিশৰ প্ৰয়োজনসমূহো তুমি পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি ইতিমধ্যেই দেখিবলৈ পালো যোচেফক বন্দীশালৰ পৰা মুকলি কৰি আনি ফৰৌনৰ আগলৈ অনা হ'ল। যোচেফে ফৰৌনৰ সপোনৰ ব্যাখ্যা কৰিলে। আৰু ফৰৌনে যোচেফক সকলোৰে অধিকাৰী পাতি তেওঁৰ মোহৰ থকা আঙুঠি পৰ্যন্ত যোচেফৰ হাতত দিলে আৰু যোচেফক এটা নতুন নামো দিলে। তাৰ পাছত কি হ'ল আজিৰ অনুষ্ঠানত আমি দেখিবলৈ পাম। আহক বাইবেলৰ পৰা চাওঁ। আদি পুস্তক 41 নম্বৰ অধ্যায়ৰ 46 নম্বৰ পদটো আমি পঢ়ি দিম, শুনিবচোন। যোচেফ মিছৰৰ ৰজা ফৰৌনৰ আগত উপস্থিত হোৱা সময়ত তেওঁৰ বয়স 30 বছৰ আছিল। এইদৰে যোচেফ ফৰৌন ৰজাৰ আগৰ পৰা ওলাই গৈ মিছৰ দেশৰ সকলো ঠাইতে ফুৰিলে। ইয়াত যোচেফৰ বয়সটো আমাক জনাই দিয়া হৈছে আৰু আমি দেখিবলৈ পাইছো যে তেওঁ মিছৰ দেশত ইতিমধ্যেই 14 বছৰ কটালে। আমি এইটোও জানো যে তাৰে 2 বছৰ তেওঁ বন্দীশালত কটাইছিল প্ৰধান পাণপাত্ৰ ধৰোতা আৰু চাংমাইৰ সেই ঘটনাটোৰ পাছত। তাৰ আগতে হয়তো তেওঁ আৰু 1 বছৰমান বন্দীশালত আছিল। গতিকে তেওঁ নিশ্চয় পটিফৰৰ ঘৰত প্ৰায় 10 বছৰমান আছিল। এই কথাটোৱে আমাক দেখুৱায় তেওঁ মিছৰত কটোৱা দিনবোৰ কেনেদৰে বেলেগ বেলেগ সময় হিচাপে বিভক্ত কৰিব পাৰি। পটিফৰৰ ঘৰত, তাৰপিছত বন্দীশালত, তাৰপিছত ফৰৌনৰ লগত। মিছৰত এইদৰে 13 বছৰ কটোৱাৰ পাছত যোচেফে এনেকুৱা এটা স্থান পালে যিটোক আমি প্ৰধানমন্ত্ৰী বুলি ক'ব পাৰোঁ। তেওঁ মিছৰত কেৱল ফৰৌনৰহে অধীনত আছিল, তেওঁৰ ওপৰত আৰু কোনো নাছিল। ফৰৌনে বাৰু তেওঁক কিয় ইমান সহজে গ্ৰহণ কৰিছিল বুলি আপুনি ভাবে? কেতিয়াবা চিন্তা কৰি চাইছেনে? প্ৰথমতে উত্তৰ হিচাপে আমি ক'ব লাগিব যে ঈশ্বৰ যোচেফৰ লগত আছিল। আমি আৰম্ভণিৰে পৰা সেইটো দেখি আহিছো। ঈশ্বৰে বিশেষভাৱে হস্তক্ষেপ কৰি তেওঁক পৰিচালিত কৰি আহিছিল। যোচেফে নিজেই কৈছে যে তেওঁৰ ভায়েকসকলে বেয়া ভাবি কামবোৰ কৰিছিল, কিন্তু ঈশ্বৰে ভালৰ বাবেহে সেইবোৰ হ'বলৈ দিছিল। এইটো জানিব পৰাটো অতি সুন্দৰ কথা। ফৰৌনে যোচেফক ইমান সহজে গ্ৰহণ কৰি লোৱাৰ আন এটা সম্ভাৱ্য ব্যৱহাৰিক কাৰণ থাকিব পাৰে। বহুতো পণ্ডিতে কয় যে ইতিহাসৰ এই সময়খিনিত ফৰৌন ৰজাজন এজন হিক্সছ ৰজা আছিল। এই হিক্সছবিলাক আচলতে মিছৰৰ থলুৱা লোক নাছিল, কিন্তু আৰবীয়া মৰুভূমিৰ বেদুইন জাতিৰ লোক আছিল। তেওঁলোক আছিল অঘৰী লোক আৰু কিছুকালৰ বাবে তেওঁলোকে আহি মিছৰৰ সিংহাসন অধিকাৰ কৰিছিল। আৰু যদিহে এই কথাই সঁচা হয়, আমি অৱশ্যে সঁচা বুলিয়েই ভাবোঁ, তেনেহ'লে ফৰৌন জাতি হিচাপে মিছৰীয়াবোৰতকৈ যোচেফৰহে বেছি ওচৰ আছিল। গতিকে তেওঁ যোচেফক বিশ্বাসত ল'ব পাৰিছিল। আচলতে এই হিক্সছ ৰজাবিলাকে মিছৰীয়া মানুহ বিচাৰিবলৈ কষ্ট পাইছিল যি মানুহ তেওঁলোকৰ প্ৰতি বাধ্য আৰু বিশ্বাসী হ'ব। বিশ্বস্ততা যোচেফৰ নিঃসন্দেহে এটা বিশেষত্ব আছিল। ঈশ্বৰে তেওঁৰ জীৱনত কাম কৰি থকা বুলি তেওঁৰ যি বিশ্বাস, সেইটোৱেই তেওঁক এনে বিশ্বস্ততা দিছিল, যাৰ লগতেই তেওঁ কাম কৰিব লগা নহওক কিয়। তেওঁৰ কামতো বিশ্বস্ত আছিল কাৰণ তাত ঈশ্বৰ থকাটো তেওঁ বিশ্বাস কৰিছিল। ফৰৌনৰ সৈতে থকা জাতিগত বন্ধন এটাৰ কাৰণেই হয়তো যোচেফে এতিয়া ফৰৌনৰ পৰা এনে অভ্যৰ্থনা পাইছে। কিন্তু আমি দেখিবলৈ পাম যে তেওঁ সঁচাকৈয়ে ফৰৌনৰ প্ৰতি বিশ্বস্ত হ'ব। এই হিক্সছ ৰজাবোৰক পাছত মিছৰৰ পৰা খেদি পঠিওৱা হৈছিল আৰু আমি ভাবোঁ সেইকাৰণেই আমি যাত্ৰা পুস্তক 1 নম্বৰ অধ্যায়ত 8 নম্বৰ পদত এইবুলি পঢ়িবলৈ পাওঁ, সেইকালত মিছৰৰ ওপৰত যোচেফক নজনা এনে এজন নতুন ৰজা হ'ল। সেই সময়ৰ ফৰৌনে ইব্ৰীসকলৰ প্ৰতি অলপো ভাতৃভাৱ দেখুওৱা নাছিল। ফৰৌনে যোচেফৰ ডিঙিত হাড় এডাল পিন্ধালে আৰু সেইটোৱে তেওঁক ফৰৌণৰ নিচিনা কৰ্তৃত্ব দিলে। লগতে ফৰৌণে উনৰ পুৰোহিতৰ ছোৱালীক তেওঁৰ কন্যা হিচাপে দিলে আৰু তাইৰ নাম আছেনত, অৰ্থ নিথৰ প্ৰতি উৎসৰ্গিত, আৰু নিথ হৈছে এগৰাকী মিছৰীয়া দেৱী, আৰু তাই নিঃসন্দেহে সেই ইতৰ জাতিৰ পৰাই আহিছিল। যোচেফৰ জীৱনৰ এই ঘটনাটোৱেও প্ৰভু যীশুখ্ৰীষ্টৰ সৈতে সাদৃশ্য দেখুৱায়। যোচেফে বিয়া কৰাইছিল সেই পৰজাতীয় ছোৱালী। প্ৰভু যীশুখ্ৰীষ্টইও এতিয়া এই জগতৰ পৰা এগৰাকী পৰজাতীয় কন্যা আমন্ত্ৰণ জনাই আছে, যাক আমি খ্ৰীষ্টৰ মণ্ডলী বুলি জানো। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ সমষ্টি এই খ্ৰীষ্টীয় মণ্ডলী, খ্ৰীষ্টৰ কন্যা। আৰু পৰজাতীয়সকলৰ মাজৰ পৰাই বিশ্বাসীসকল এই মণ্ডলীৰ অন্তৰ্ভুক্ত হৈ আছে। এই একেটা পদতে আমি আন এটা সাদৃশ্যও দেখা পাওঁ। যোচেফ ফৰৌণৰ আগত থিয় হওঁতে বয়স আছিল 30 বছৰ। প্ৰভু যীশুখ্ৰীষ্টইও তেওঁৰ জাগতিক পৰিচৰ্যা আৰম্ভ কৰিছিল তেওঁৰ 30 বছৰ বয়সত। 30 বছৰ বয়সত যোচেফে মিছৰত তেওঁৰ কাম হাতত লৈছিল। 7 বছৰীয়া উভয়নদী ফচলৰ সময়ত তেওঁ দেশৰ অতিৰিক্ত ফচলবোৰ ভঁৰালত সাঁচি ৰাখিছে। এতিয়া 47 আৰু 48 নম্বৰ পদ দুটা পঢ়ি দিম। আৰু বহু শস্য হোৱা সেই 7 বছৰত ভূমিয়ে মুঠিয়ে মুঠিয়ে শস্য উৎপন্ন কৰিলে। মিছৰ দেশত সেই 7 বছৰত উৎপন্ন হোৱা সকলো শস্য গোটাই তেওঁ নগৰে নগৰে সাঁচি থলে। প্ৰত্যেক নগৰৰ চাৰিওফালৰ পথাৰত যি শস্য উৎপন্ন হ'ল তাক তেওঁ সেই নগৰতে সাঁচি থলে। মন কৰকচোন, তেওঁ নগৰে নগৰে সাঁচি থলে। তেওঁ সহজে বিতৰণ কৰাৰ ব্যৱস্থা আগতীয়াকৈ কৰিছিল। বহু সময়ত বস্তু প্ৰচুৰ পৰিমাণে থাকিলেও বিতৰণৰ সমস্যা থাকিব পাৰে, কিন্তু যোচেফে ব্যৱহাৰিক দৃষ্টিভংগী লৈছে। তেওঁ নগৰে নগৰে সাঁচি ৰাখিছে। তেওঁ অতিৰিক্ত ফচলবোৰ গোটালে আৰু বিলাবলৈ সাজু কৰি নগৰে নগৰে সাঁচি ৰাখিলে। এতিয়া 49 নম্বৰ পদটো পঢ়িম। এইদৰে যোচেফে সাগৰৰ বালিৰ দৰে ইমান বহু শস্য গোটালে যে তাক পাছত লেখিবলৈকে এৰিলে, কিয়নো সেয়ে অসংখ্য হৈছিল। মিছৰ আছিল জগতখনৰ ৰুটিৰ খৰাহীৰ নিচিনা, কিন্তু যোচেফৰ ব্যৱস্থাপনাত মিছৰখন 3টা খৰাহীৰ নিচিনা হৈ পৰিছিল। এতিয়া আমি অলপ পৰিয়ালৰ কথা পাওঁ। 50-52 নম্বৰ পদলৈকে পঢ়ি দিম। আৰু আকালৰ বছৰ অহাৰ আগেয়ে উনো নগৰৰ পুৰোহিত পটিফেৰাৰ জীয়েক আচনতৰ পৰা যোচেফৰ 2টি পুত্ৰ জন্মিল। তাতে যোচেফে জ্যেষ্ঠ পুত্ৰৰ নাম মনছি পাহৰণ থলে, কিয়নো তেওঁ ক'লে, ঈশ্বৰে মোৰ সকলো দুখ আৰু নিজ পিতৃৰ ঘৰকো পাহৰাইছে। দ্বিতীয় পুত্ৰৰ নাম তেওঁ ইফ্ৰইম ফলবান ৰাখিলে, কাৰণ তেওঁ ক'লে, মই দুখ ভোগ কৰা এই দেশত ঈশ্বৰে মোক ফলবান কৰিলে। এই ল'ৰা দুটা আকালৰ আগতে জন্মিছিল। তেওঁ প্ৰথম সন্তানটোৰ নাম ৰাখিলে মনছি, কাৰণ ঈশ্বৰে যোচেফক দুখৰ কথাবোৰ পাহৰালে। তেওঁ ইমান ব্যস্ত হৈ পৰিছিল যে তেওঁ দেউতাকৰ ঘৰৰ কথা পাহৰি যাব ধৰিছিল। প্ৰথমতে তেওঁৰ খুব ঘৰলৈ মনত পৰিছিল, কিন্তু এতিয়া আৰু নহয়। প্ৰিয় শ্ৰোতা, এই অধ্যায়ৰ আৰম্ভণিতে আমি দেখিছিলোঁ যে বন্দীশালৰ পৰা মুক্ত হোৱাৰ সময়ত যোচেফে পোছাক সলালে আৰু ফৰৌণক দেখা কৰাৰ আগতে মূৰ ঘূৰালে। আপোনাৰ হয়তো ভাৱ হ'ব পাৰে, মূৰ ঘূৰোৱাটো ইমান জৰুৰী কথা নহয়, ৰেজৰ বনোৱা কোম্পানীয়েহে সেই কথাৰ প্ৰতি আকৰ্ষিত হ'ব। কিন্তু আমাৰ বাবে ইয়াত প্ৰতীকধৰ্মী কথা আছে। ইব্ৰীসকলৰ দাড়ি ৰখাটো প্ৰথা আছিল, কিন্তু যেতিয়া যোচেফে মূৰ ঘূৰাইছিল আৰু পোছাক সলাইছিল, তেতিয়া আমাক পুনৰুত্থানৰ কথাটো মনত পেলাই দিয়ে, কাৰণ তেওঁ পুৰণি জীৱন এৰি নতুন জীৱন আৰম্ভ কৰিছে। তেতিয়াৰ পৰা তেওঁ মিছৰীয়া মানুহৰ নিচিনা পোছাক পিন্ধিব ধৰিলে, মিছৰীয়াৰ নিচিনা কথা ক'ব ধৰিলে আৰু মিছৰীয়াৰ নিচিনাকৈ জীৱন কটাব ধৰিলে। তেওঁ কৈছে, ঈশ্বৰে মোক পাহৰালে। গতিকে তেওঁ পুতেকৰ নাম ৰাখিলে মনচি। পিছৰ ল'ৰাটোৰ নাম তেওঁ ৰাখিলে ইফ্ৰইম, অৰ্থাৎ ফলবান। যোছেফে সিহঁতক এই নাম দিলে কাৰণ ঈশ্বৰে তেওঁক দেউতাকৰ ঘৰৰ পৰা পাহৰাই ৰাখিলে আৰু তেওঁক মিছৰ দেশত ফলবান কৰিলে। 53 নম্বৰ পদটো পঢ়িম। পাছে মিছৰ দেশত বহু শস্য উৎপন্ন হোৱা 7 বছৰ শেষ হ'ল। 7 বছৰীয়া উভৈনদী ফচল শেষ হ'ল, আকাল আৰম্ভ হ'ব। এই সময়ত যোছেফ 37 বছৰ বয়সীয়া। এই কথাটো আমি পৰৱৰ্তী অধ্যায়ৰ বাবে মনত ৰাখোঁ। এতিয়া 54 আৰু 55 নম্বৰ পদ দুটা পঢ়ি দিম। তাতে যোছেফে কোৱাৰ দৰেই আকালৰ 7 বছৰ আৰম্ভ হ'ল। তেতিয়া সকলো দেশতে আকাল হ'ল, কিন্তু গোটেই মিছৰ দেশত হ'লে আহাৰ আছিল। পাছে যেতিয়া মিছৰ দেশ গোটেইখনতে আকাল হ'বলৈ ধৰিলে, তেতিয়া প্ৰজাবিলাকে আহাৰৰ অৰ্থে ফৰৌনৰ আগত এৰাও কৰিলে। তাতে ফৰৌনে সকলো মিছৰীয়াবিলাকক ক'লে, তোমালোকে যোছেফৰ ওচৰলৈ যোৱা, তেওঁ যিহকে কয় তাকে কৰিবা হওক। আমি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছো এই কথাটোলৈ যে ৰুটি বা পিঠা এতিয়া যোছেফৰ হাততহে আছে। ইয়াতে আমি আন এটা সাদৃশ্য পাওঁ। যীশুখ্ৰীষ্টই কৈছিল, জীৱন দিওঁতা ৰুটি ময়েই। 56 আৰু 57 নম্বৰ পদ। তেতিয়া গোটেই দেশত আকাল হলত যোছেফে সকলো ঠাইৰ ভঁৰালবোৰ মেলি মিছৰীয়াবিলাকক শস্য বেচিবলৈ ধৰিলে আৰু মিছৰ দেশত আকাল বৰ টান হ'ল। পাছে সকলো দেশৰ মানুহবিলাকে শস্য কিনিবৰ নিমিত্তে মিছৰ দেশলৈ যোছেফৰ ওচৰলৈ আহিল, কিয়নো গোটেই পৃথিৱীত আকাল বৰ টান হৈছিল। মন কৰক যে সেই আকাল আছিল বিশ্বজোৰা। এতিয়া আমি আদিপুস্তকৰ 42 নম্বৰ অধ্যায়লৈ আগবাঢ়ো। যোছেফৰ জীৱনত নাটকীয়ভাৱে ঘটনাবোৰ ঘটিব ধৰিছে। জাতিটোক আকালৰ সময়ত বচাই ৰাখিবলৈ আৰু জাকুব আৰু তেওঁৰ পুত্ৰকেইজনক মিছৰ দেশলৈ উলিয়াই নিবলৈ ঈশ্বৰে তৈয়াৰ কৰা আঁচনি এতিয়া স্পষ্ট ৰূপত প্ৰকাশ পাব ধৰিছে। বন্দীশালত থকা সময়ত যোছেফে এই সকলো ভালদৰে বুজিব পৰা হয়তো নাছিল বা এই কথাবোৰ দেখা নাছিল, কিন্তু তেওঁ ঈশ্বৰক বিশ্বাস কৰিছিল। তেওঁ বিশ্বাসৰ বাবেই সদায় আশাবাদী আৰু উৎসাহী আছিল। আমাৰো বিশ্বাস যদি আমাৰ জোতাৰ গুৰুৱা পৰ্যন্ত গভীৰ হয়, যিয়েই নঘটক আমিও আশাবাদী হ'ব পাৰিলোহেঁতেন নিশ্চয়। আমি কিন্তু অলপ ডাৱৰ অলপ বৰষুণতেই হতাশ হৈ পৰোঁ, নহয়নে বাৰু? যোছেফ এটা অদ্বিতীয় অৱস্থাত আছিল। এতিয়া কি ঘটিব আপুনিও নিশ্চয় অনুমান কৰিব পাৰিব। আকাল গোটেই পৃথিৱীতে আৰু গোটেই পৃথিৱীখনেই শস্য বিচাৰি মিছৰলৈ আহি আছিল। এতিয়া কোন ভাত খাবলৈ আহিব অনুমান কৰকচোন। আকালে যাকুবক বাধ্য কৰিছিল তেওঁৰ 10 জন পুতেকক মিছৰলৈ আহাৰ কিনিবলৈ পঠিয়াবলৈ। তেওঁ বিন্যামিনক কিয় নপঠালে? তেওঁ বিন্যামিনক হেৰুৱাব খোজা নাছিল। বিন্যামিনক হেৰুৱালে তেওঁ মৰি যোৱাৰ নিচিনা হ'লহেঁতেন। যোছেফে ভায়েকহঁতক চিনি পাইছিল, কিন্তু তেওঁলোকে তেওঁক চিনি পোৱা নাছিল, কাৰণ তেওঁলোকে হয়তো যোছেফ মৰা বুলি ভাবিছিল। গতিকে তেওঁলোকে যোছেফক বিচৰা নাছিল, তেওঁক দুনাই দেখা পাব বুলি তেওঁলোকে আশা কৰা নাছিল, কিন্তু তেওঁ হ'লে তেওঁলোকক দেখিব বুলি আশা কৰিছিল। আমি এইটোও মন কৰিব লাগে যে বহু বছৰ পাৰ হৈ গৈছিল। তেওঁলোকে তেওঁক বিক্ৰী কৰা সময়ত তেওঁ মাত্ৰ 17 বছৰ বয়সীয়া আছিল, এতিয়া 37 বছৰীয়া। তাৰ লগত আকালৰ কেইবছৰমান যোগ দিব লাগিব। এবছৰ বুলি ধৰিলেও আমি ক'ব পাৰোঁ যে তেওঁলোকে সম্পূৰ্ণ 21 বছৰৰ মূৰত তেওঁক দেখিছিল। যোছেফ প্ৰায় 40 বছৰীয়া আৰু মিছৰীয়া সাজ পোছাক পিন্ধি আছিল, কথা বতৰা আদিত আছিল মিছৰীয়া। আমি বাৰু এতিয়া ঘটনাটোৰে বহু বেছি আগবাঢ়ি গ'লো, নহয়নে? 1 নম্বৰ পদৰ পৰা চাওঁ, 42 নম্বৰ অধ্যায়ৰ। পাছে যাকুবে মিছৰত শস্য আছে বুলি ভূ পাই তেওঁৰ পুত্ৰবিলাকক ক'লে, তোমালোকে ইজনে সিজনৰ মুখলৈ চোৱা চুই কৰি কিয় আছা হওক। তেওঁলোকে বিষাদ মনে পৰস্পৰলৈ চাইছিল, কলৈ যাওঁ কি কৰোঁ বুলি চিন্তা কৰি আছিল। 2 নম্বৰ পদ। তেওঁ আৰু ক'লে, চোৱা, মিছৰত শস্য আছে বুলি মই শুনিছোঁ, তোমালোকে তালৈ নামি গৈ তাৰ পৰা আমালৈ শস্য কিনি আনাগৈ, তেহে আমি নমৰি জীয়াই থাকিম। ই বিশ্বাস দেখুৱাইছে। বহুতো মানুহে কয় বিশ্বাস ৰহস্যময় আৰু কেনেদৰে বিশ্বাস কৰিব লাগে তেওঁলোকে নাজানে। বিশ্বাস কৰিব নোখোজা মানুহ এজনে যুক্তি দেখুৱাইছিল, মই কেনেকৈ বিশ্বাস কৰিব পাৰোঁ? ইয়াত মন কৰকচোন, জাকুবে কেনেদৰে বিশ্বাস কৰিছিল? তেওঁ কিবা এটা শুনিছিল। তেওঁ কৈছে, মই শুনিছো যে মিছৰত শস্য আছে। তেওঁ সেই কথা বিশ্বাস কৰিছিল, বিশ্বাস কৰিছিল যে সেইটোৱেই তেওঁলোকক জীৱন দিব। গতিকে সেই বিশ্বাসমতেই তেওঁ কাৰ্যত আগবাঢ়িছিল। তোমালোক তালৈ যোৱা, তাৰ পৰা আমালৈ কিনি আনা, যাতে আমি নমৰো, জীয়াই থাকোঁ। প্ৰিয় শ্ৰোতা, পৰিত্ৰাণ দিয়া বিশ্বাস এয়েই। কিছুমান লোকে সোধে, মই যীচুত কেনেদৰে বিশ্বাস কৰিব পাৰোঁ? জাকুবে বাৰু পুতেক দহজনৰ আগত এনেদৰে কোৱাটো আপুনি কল্পনা কৰিব পাৰেনে? মই শুনিছোঁ মিছৰত বোলে শস্য আছে, কিন্তু মই এই কথাটোতো কেনেকৈ বিশ্বাস কৰিব পাৰোঁ? বিশ্বাস কৰাৰ উপায়টো হৈছে সেইমতে পদক্ষেপ লোৱা। বাইবেলে কৈছে পাচনি কৰ্ম 16 নম্বৰ অধ্যায়ৰ 31 পদত এইবুলি, প্ৰভু যীশুত বিশ্বাস কৰা, তেহে তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ পাবা। আমি কিবা এটা শুনো আৰু বিশ্বাস কৰোঁ। বৃদ্ধ জাকুবেও তাকেই কৰিছিল আৰু তেনেদৰেই তেওঁ শস্য পালে আৰু নিজৰ পৰিয়ালক বচালে। আৰু আপুনি, মই অনন্ত জীৱন পাওঁ খ্ৰীষ্টত বিশ্বাস স্থাপন কৰাৰ যোগেৰে। খ্ৰীষ্টৰ বিষয়ে আপুনি শুনিছে, তেওঁক বাৰু গ্ৰহণ কৰিছেনে? 3 আৰু 4 নম্বৰ পদ পঢ়িম। পাছে যোচেফৰ ককায়েক 10 জনে মিছৰৰ পৰা শস্য কিনি আনিবলৈ নামি গ'ল। কিন্তু যোচেফৰ ভায়েক বিন্যামিনক হলে জাকুবে ককায়েকবিলাকৰ লগত নপঠালে, কিয়নো তেওঁ ক'লে, কিজানি ইয়াৰ কিবা আপদ ঘটে। আন 10 জন পুত্ৰৰ যদি কিবা আপদ ঘটে, কিন্তু তেওঁলোক বয়সত বহু ডাঙৰ। আচলতে তেওঁলোকক হেৰুৱালেও জাকুবৰ বেছি বেয়া নালাগিব, বিন্যামিনক হেৰুৱালে যিমান লাগিব। বিন্যামিন আৰু যোচেফ ৰাহেলৰ পুত্ৰ, আৰু ৰাহেলক যোচেফে অতিশয় ভাল পাইছিল। এতিয়া তেওঁ গোটেই 10 জনক পঠিয়াই অকল বিন্যামিনক লগত ৰাখিছে। 5 নম্বৰ পদ, এইদৰে শস্য কিনিবলৈ যোৱা মানুহবিলাকৰ লগত ইছৰাইলৰ পুত্ৰবিলাকো গ'ল, কিয়নো কনান দেশতো আকাল হৈছিল। এতিয়া আমি নাটকীয় মুহূৰ্তলৈ আগবাঢ়িছো। 6 নম্বৰ পদ, সেই সময়ত যোচেফ দেশৰ অধ্যক্ষ হোৱাত তেওঁৱেই দেশৰ সকলো লোকবিলাকক শস্য বেচিছিল। তাতে যোচেফৰ ককায়েকবিলাকো গৈ তেওঁৰ আগত মাটিত মুখ লগাই প্ৰণিপাত কৰিলে। যোচেফে আচলতে তেওঁলোক আহে নেকি আহে নেকি তেনেদৰে নিশ্চয় চাই আছিল। তেওঁলোক আহিব বুলি জানিছিল। সেই সময়ৰ পৃথিৱীৰ জনবসতি থকা সকলো পিনৰ পৰাই মানুহবোৰ আহি আছিল। আকালটো বিশ্বজোৰা আছিল, গতিকে তেওঁ বাট চাই আছিল। আৰু সঁচাকৈয়ে 10 জন লোক আহিল। তেওঁলোকে যোচেফৰ আগত একেবাৰে প্ৰণিপাত কৰিলে। যোচেফৰ বা কেনে লাগিছিল আমি নাজানো, কিন্তু মন কৰিছেনে, এয়া যোচেফে সেই ল'ৰালি কালত দেখা সপোনটো আখৰে আখৰে ফলিয়াইছে। আপোনাৰ মনত আছেনে, সৰুতে যোচেফে সপোন দেখিছিল যে সকলো শস্যৰ মুঠিয়ে তেওঁৰ শস্যৰ মুঠিটোক প্ৰণিপাত কৰিছিল, আৰু ইয়াত সেইটোৱেই ঘটিছে। তেওঁৰ গোটেই কেইজন ককায়েকে তেওঁৰ আগত প্ৰণিপাত কৰিছে। 7 আৰু 8 নম্বৰ পদ, তেতিয়া যোচেফে তেওঁৰ ককায়েকবিলাকক দেখি সিবিলাকক চিনি পালে, কিন্তু তেওঁ অচিনাকিৰ দৰে ব্যৱহাৰ কৰি কটু বাক্যেৰে সিবিলাকক কথা ক'লে। আৰু তেওঁ সিবিলাকক সুধিলে, তহঁত ক'ৰ পৰা আহিছ? সিবিলাকে ক'লে, কনান দেশৰ পৰা শস্য কিনিবলৈ আহিছো। এইদৰে যোচেফে ককায়েকবিলাকক চিনি পালতো সিবিলাকে তেওঁক চিনি নাপালে। তেওঁলোকক কিয় বাৰু সূতা ব্যৱহাৰ কৰিছিল জানেনে? তেওঁলোকক পৰীক্ষা কৰিছিল। তেওঁলোকক কিছুমান চোকা প্ৰশ্ন সুধি ভালদৰে পৰীক্ষা কৰা আমি দেখিম। 9 পৰা 11 নম্বৰ পদলৈকে পঢ়ি দিম। তেতিয়া যোচেফে সিবিলাকৰ অৰ্থে যিকেইটা সপোন দেখিছিল তেওঁ তাক সোঁৱৰি সিবিলাকক ক'লে, তহঁত চোৰাং চোৱা, দেশৰ বিবস্ত্ৰতা চাবলৈহে তহঁত আহিছ হওক। সিবিলাকে তেওঁক ক'লে, হে প্ৰভু, তেনে নহয়, আপোনাৰ এই বন্দীবোৰ শস্য কিনিবলৈহে আহিছো। আমি সকলো একেজন মানুহৰ পুতেক, আমি আচল মানুহ, আপোনাৰ বন্দীহত চোৰাং চোৱা নহয়। যোচেফে তেওঁলোকক ভালদৰেই চেপি ধৰিছে। 12 আৰু 13 পদ, তেতিয়া তেওঁ সিবিলাকক ক'লে, নহয় নহয়, তহঁতে দেশৰ বিবস্ত্ৰতা চাবলৈহে আহিছ হওক। সিবিলাকে ক'লে, আপোনাৰ এই বন্দীহঁত আমি বাৰ ভাই, কণান দেশত থকা একেজন মানুহৰে পুতেক। চাওক, আমাৰ সৰুটো বোপাইৰ লগত এতিয়াও আছে আৰু এটা হলে নাই। জোচেফে পৰিয়ালটোৰ বিষয়ে যিমান পাৰে সিমানখিনি খবৰ উলিয়াবলৈ চেষ্টা কৰিছে, নিজৰ বিষয়ে অলপো জানিব নিদিয়াকৈ। তেওঁলোকক চোৰাংচোৱা বুলি অভিযুক্ত কৰিছে। তেওঁৰ সন্মুখত দহজন লোক, তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোক আচলতে বাৰজন। এজন ঘৰত দেউতাকৰ লগতে আছে আৰু আনজন হলে নাই, এইবুলি তেওঁলোকে ভাবিছিল। অৰ্থাৎ তেওঁলোকে জোচেফক মৰা বুলি ভাবিছিল, কিন্তু তেওঁলোকৰ সন্মুখতেই থিয় হৈ আছিল। এতিয়া তৃতীয়বাৰ তেওঁলোকক চোৰাংচোৱা বুলি অভিযোগ কৰিছে। 14-16 নম্বৰ পদ পঢ়িম। তেতিয়া জোচেফে সিবিলাকক আকৌ ক'লে, মই তহঁতক চোৰাংচোৱা বুলি যে কৈছো, তহঁত সেয়েই হ, ইয়াৰেই তহঁতৰ পৰীক্ষা কৰা হ'ব। ফৰৌনৰ প্ৰাণৰ শপত, তহঁতৰ সৰু ভায়েৰ ইয়ালৈ নাহিলে তহঁত এই ঠাইৰ পৰা ওলাই যাব নোৱাৰিবি। তহঁতৰ এটাক পঠাই ভায়েৰাক আন, আৰু তহঁত হলে বন্ধ হৈ থাক। তেতিয়া তহঁতৰ কথা সঁচা হয় নে নহয় তাৰ প্ৰমাণ ওলাব, নহলে ফৰৌনৰ প্ৰাণৰ শপত তহঁত অৱশ্যে চোৰাংচোৱা হয়। জোচেফে আচলতে তেওঁৰ সৰু ভায়েকক লগ পাব বিচাৰিছে। এইকেইজন আচলতে তেওঁৰ সতীয়া ভায়েকহে, কিন্তু বিন্যামিনহে আচলতে তেওঁৰ সম্পূৰ্ণ ভাই, সহুদৰ ভাই। তেওঁ বিন্যামিনক চাব বিচাৰিছে। তেওঁ এনেদৰেই সেইটো সম্ভৱ কৰিব খুজিছে। প্ৰিয় শ্ৰোতা, জোচেফে দেখা সপোন আখৰে আখৰে ফলিয়াইছে। ঈশ্বৰে তেওঁৰ বাক্য কেতিয়াও অথলে যাবলৈ নিদিয়ে। সেই ঈশ্বৰক আপুনি বাৰু ভৰসা কৰি চলিবলৈ শিকিছেনে? তেওঁৰ কথাত সম্পূৰ্ণ বিশ্বাস ৰাখিবলৈ শিকিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।